গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। পহিলা হেডলাইন্স, অপারেশন সিন্ধুৰ পাছতে আতংকবাদ বিৰুদ্ধে ইণ্ডিয়া লগা ফেসলা জনাই দিবলৈ কাৰণে চৰকাৰৰ পৰা 32 ডেইজ বিলাকতে অল পাৰ্টি ডেলিগেশ্যন পঠাই দিবলৈ আছে। চি এন চি চি আইৰ পৰা আহি কালিৰ পৰা 9 ডিষ্ট্ৰিক্ট বিলাকতে ইনডেফিনিট ভলণ্টৰী শ্বাটাৰ ডাউন আগে বঢ়াই দিবলৈ আছে। ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে মানিছে পুৰা দেশতে চব এ এছ আই মনুমেণ্টছ আৰু মিউজিয়ামছ বিলাকতে ফ্ৰী এণ্ট্ৰি দিছে। আৰু ফেক টাউন চাগাচাং ষ্টুডেণ্টছ ইউনিয়ন পৰা হালিতে ফেক গভৰ্ণমেণ্ট কলেজৰ পৰা এছিষ্টেণ্ট প্ৰফেচাৰ্ছ খানকে ট্ৰান্সফাৰ কৰি দিয়ে অপৰতে বিয়া পা জনাই দিছে। এতিয়া পুৰা খবৰ। পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কিৰণ ৰিজিজুৰ পৰা জনাই দিছে কি অপাৰেশ্যন সিন্ধুৰ পাছতে টেৰৰিজম বিৰুদ্ধে ইণ্ডিয়া লগা ফেচলাকে ৱাপাছ জনাই দিবলৈ কাৰণে 7 অল পাৰ্টি ডেলিগেশ্যন পৰা জলদিহে আচল দেশবিলাক লগতে বাতচিত কৰি দি থাকিব।
The first group, led by BJP MP Bajan Panda, will visit Saudi Arabia, Bahrain, Kuwait and Algeria. This delegation will include veteran leader Ghulam Nabi Azad, BJP MP Nishikant Dubey and AIMIM MP Asaduddin Owaisi. The second group, led by BJP MP Ravi Shankar Prasad, will visit the United Kingdom, France, Germany, the European Union, Italy and Denmark. The third delegation will be led by JDU MP Sanjay Kumar Jha, which will visit Indonesia, Malaysia, South Korea, Japan and Singapore. The fourth group, led by Shiv Sena MP Shrikant Eknath Shinde, will visit the UAE, Liberia, Congo and Sierra Leone. The fifth delegation, led by Congress MP Shashi Tharoor, will visit the US, Panama, Guyana, Brazil and Colombia. The sixth delegation, led by DMK MP Kanimoji Karunanidhi, will visit Spain, Greece, Slovenia, Latvia and Russia. The seventh group will be led by NCP SCP MP Supriya Sule, which will visit Egypt, Qatar, Ethiopia and South Africa. Bhanu Pratap Singh, Akashvani News, Delhi.
কনফেডারেশন অফ নাগালেণ্ড চেম্বাৰ অফ কমার্স এণ্ড ইণ্ডাষ্ট্ৰি চি এন চি চি আইৰ পৰা আহি কালিৰ পৰা ষ্টেট লগা 9 ডিষ্ট্ৰিক্টবিলাকতে ইনডেফিনিট ভলণ্টৰী শ্বাটাৰ ডাউন আগে বঢ়াই দিবলৈ জনাই দিছে। যোৱাকালি ডিমাপুৰতে থকা এটা প্ৰেছ কনফাৰেন্স সময়তে এইটো কথা জনাই দিছিলে। চি এন চি চি আই লগা চেয়াৰমেন কেকুগা মুৰুৰ পৰা কৈ দিছে কি এইটো শ্বাটাৰ ডাউন ডিমাপুৰ, চুমুকী ডিমা, নিউলেণ্ড, পেৰেন, ৱখা, জেনেবত, ফেক, চিমিনিউ আৰু মেলুৰী ডিষ্ট্ৰিক্টবিলাকতে থাকিব। আৰ্বান লোকেল বডিজতে বিজনেস কমিউনিটিৰ পৰা ৰিপ্ৰেজেণ্টেটিভ নমিনেট কৰি দিবলৈ চি এন চি চি আই লগা এটা মাংকে চৰকাৰৰ পৰা পূৰা নকৰি দিয়া জবাবতে এইটো প্ৰটেষ্ট থাকি আছে।
In the process, we have discussed with the government and through our Honorable Minister Sri K.G. Kene, who is also the spokesperson of the government, and we have apprised the entire issue to him, and he took all the sympathies, interests, and he tried to understand our situation and position and our demand. And he acknowledged that the demand is very genuine. Accordingly, he took the pain to sit with the Honorable Chief Minister.
শ্ৰীমুৰুৰ পৰা জোৰ দিছে কি চৰকাৰৰ পৰা কদম লৈ দিবলৈ কাৰণে এটা ঠিক সময় সীমা লগা জৰুৰত আছে আৰু এইটো শ্বাটাৰ ডাউন শান্তিপূৰ্বক থাকিব বুলি কথা দিছে। আজি ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে চেলিব্ৰেট কৰি আছে। মিউজিয়ামছকে কালচাৰেল এক্সচেঞ্জ, কালচাৰেল এনৰিচমেণ্ট আৰু আম সমঝোতা, সহযোগ আৰু শান্তিকে আগবঢ়াই দিয়া লগা আচল ৰাস্তা হিচাপে জাননি বঢ়াই দিবলৈ কাৰণে সদায় চাল এইটো দিনকে মানি দিয়ে। ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে কাৰণে এইটো চাল লগা থিম আছে ফিউচাৰ অফ মিউজিয়ামছ ইন ৰেপিডলি চেঞ্জিং কমিউনিটিজ। ইণ্ডিয়া লগা কালচাৰেল হেৰিটেজ লগতে জনতাকে ডাঙৰ হিচাপে জোৰাই দিবলৈ কাৰণে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ASI পৰা পুৰা দেশতে চব ASI মনুমেণ্টছ আৰু মিউজিয়ামছ বিলাকতে আজি পাব্লিক নিমিত্তে ফ্ৰী এণ্ট্ৰি জনাই দিছিলে। এটা ৰিপৰ্ট।
To encourage broader public participation, the ASI has opened its 52 site museums and all ticketed monuments to the public without charge. This initiative offers a unique opportunity to explore these priceless collections, many of which are vital to understanding India's rich culture and historical legacy. Having pan-India reach, with 3,698 protected monuments and sites and 52 museums, ASI's 26 sites are in UNESCO's World Heritage List. With Bhanu's report, Aishwarya Rainigam, Akashvani News, Delhi.
নাগালেণ্ডে এইটো অফিচাৰকে জনাই দি কিনা আৰ্ট এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা যোৱা 2 সময়তে ষ্টেট মিউজিয়ামটি ভিজিটৰ্ছ খান নিমিত্তে ফ্ৰী এণ্ট্ৰিজ উপলব্ধ কৰাই দিছিলে। এইটো ডিপাৰ্টমেণ্টৰ পৰা এইটো দিন লগা বিশেষতাকে দেখাই দিয়া ডকুমেণ্টাৰিজ বি স্ক্ৰীন কৰি দিছিলে। হেক টাউন ছাগাচাং ষ্টুডেণ্টছ ইউনিয়ন PTC SU পৰা বদলি নাদিকিনা ফেক গভৰ্ণমেণ্ট কলেজ পৰা এছিষ্টেণ্ট প্ৰফেচৰ্ছ খানকে হালিতে ট্ৰান্সফাৰ ইয়াত ৰিডিপ্লয়মেণ্ট কৰি দিয়া ওপৰতে বিয়াপা জনাই দিছে। এটা প্ৰেছ ৰিলিজতে এইটো ইউনিয়ন পৰা কৈছে এইটো অৱস্থা নিচিতে কলেজতে বেছি ডিপাৰ্টমেণ্টছবিলাক পৰা মেজৰ কৰ্চ দিবলৈ নাপাৰিব আৰু ছায়েন্স ষ্ট্ৰীমতে কিছুমান ডিপাৰ্টমেণ্টছবিলাকতে মাতোন একজন টিচাৰহে থাকি যাব যদি এইটো হালিতে কৰি দিয়া ট্ৰান্সফাৰ লাগু হৈ যায়। এইটো ৰিলিজ পৰা ডিপাৰ্টমেণ্ট পৰা বনাই দিয়া ছাৰ্ভিছ ৰুলছ ওপৰতে সৱাল উঠাই দিছে যোনটো পৰা কৈ দিয়ে কি একটা বিশেষ জাগাতে পষ্টিং থাকিয়া টিচাৰ পৰা ট্ৰান্সফাৰ মাঙিয়া আগতে কমচে কম 5 সাল কাৰণে কাম কৰি দিবলৈ লাগে। PTC SU পৰা এইটো কলেজতে ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নতি লগা কামবিলাক বেছি আস্তে আগে বঢ়ি চাই থকা ওপৰতে বি নিন্দা কৰি দিছে। এইটো ইউনিয়ন পৰা কৈছে চাল 2013তে চেংচন হোৱা ষ্টাফ কোৱাৰ্টাৰ লগা কনষ্ট্ৰাকশ্যন মাতোন 50%হে পূৰা হৈ কিনা আছে আৰু চাল 2021তে চেংচন কৰি দিয়া একাডেমিক আপগ্ৰেডেশ্যন নিচতে ক্লাছৰুম কনষ্ট্ৰাকশ্যন লগা কাম যোনটো 24 মহিনাৰ ভিতৰতে পূৰা হ'বলৈ লাগিছিলে এতিয়া বি আধা কাম বি পূৰা নহয় কিনা থাকি আছে। আপনি খান আকাশবাণী কহিমাৰ পৰা খবৰ দিয়া শুনি আছে। জলদি তাজা খবৰ শুনিবলৈ কাৰণে আপনি খান পৰা আকাশবাণী লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমাকে ফ'ল' কৰি দিবলৈ পাৰিব। আপনি খান পৰা এইটো খবৰ বুলেটিনকে নিউজ অন ইয়েৰ এপ আৰু ইউটিউব চেনেলতে বি শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান পৰা আকাশবাণী কহিমাৰ পৰা খবৰ দিয়া শুনি আছে। তেলেংগানাতে 17 মানুহখান মৰি যাইছে আৰু দুচৰা ভালেমান জখম হৈছে যেতিয়া হায়দৰাবাদতে আজি চাৰমিনাৰ ওচৰতে এটা ৰেচিডেঞ্চিয়েল জাগাতে জুই ওলাই যাইছে। মৰি যোৱা খানতে 7 উমৰ নিচতে থকা 8 বাচা খান আৰু 6 মাইকী মানুহ চামিল আছে। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা এইটো দুৰ্ঘটনাতে ডাঙৰ গিনতিতে মানুহ মৰি যোৱা ওপৰতে দুখ ভাৱনা জনাই দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কৈছে জুই দুৰ্ঘটনা নিমিত্তে জীৱন লোকচান হৈ যোৱাৰ পৰা তেওঁকে বেছি দুখ হৈছে। এটা ছ'চিয়েল মিডিয়া মেছেজতে তেওঁৰ পৰা মৰি যোৱা খান লগা ওচৰি পাৰিবৰ নিমিত্তে 2,00,000 টকাৰ ৰকম লগা এটা এক্স গ্ৰেচিয়া জনাই দিছে। জখম হোৱা খানকে 50,000 টকাৰ ৰকম দিয়া হ'ব। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগা ছিনিয়ৰ লিডাৰ্ছ খান এইটো সপ্তাহতে নাগালেণ্ড লগা বেলেগ বেলেগ ডিষ্ট্ৰিক্টছবিলাকতে অৰ্গেনাইজেশ্যনেল টুৰতে যাইছিলে। এইটো ডেলিগেশ্যনকে লোকসভা MP আৰু NPCC লগা প্ৰেচিডেণ্ট এছ চুবুং মেৰেঞ্জামীৰ পৰা আগে বঢ়াই দিছিলে। তেওঁ লগতে AICC ছেক্ৰেটাৰী ইনচাৰ্জ নাগালেণ্ড ক্ৰিষ্টোফাৰ তিলক NPCC ৱৰ্কিং প্ৰেচিডেণ্ট চি আপক জামীৰ আৰু খ্ৰীদি থেনিয় আৰু দুচৰা ছিনিয়ৰ পাৰ্টি লিডাৰ্ছ খান বি যাইছিলে। এইটো টুৰ পৰা মন নকলা লংলেণ্ড টুইংচাং আৰু জেনেবটো ডিষ্ট্ৰিক্টছবিলাক কভাৰ কৰি দিছিলে আৰু ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিকে এড্ৰেছ কৰি দিয়াতে পূৰা নাগালেণ্ডে পাৰ্টীকে মজবুত বনাই দিবলৈ কাৰণে মিল মিলাপ আৰু মিলা জুলা কমিটমেণ্ট কাৰণে প্ৰোৎসাহিত আৰু ৱাপাচ কথা দিছিলে। নাগালেণ্ড লগা চৰকাৰৰ পৰা UK চৰকাৰৰ লগতে পাৰ্টনাৰশ্বিপতে একাডেমিক চাল 2026-27 কাৰণে চিভিনিং গভৰ্ণমেণ্ট অৱ নাগালেণ্ড স্কলাৰশ্বিপছ জনাই দিছে। এইটো লগা এপ্লিকেশ্যন পৰ্টেল অগষ্ট মহিনা 2025তে খুলি যাবলৈ ভাৱনা আছে। চিভিনিং UK চৰকাৰৰ লগা ফ্লেগশ্বিপ গ্ল'বল এৱাৰ্ড স্কীম আছে যোনটোকে 150 ডেইজবিলাকে দি আছে। কামিয়াব হৈ যোৱা কেণ্ডিডেটছ খান পৰা কোনোবি নামী UK ইউনিভাৰ্চিটিতে 1 লম্বা মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িবলৈ অৱসৰ পাব। ইষ্ট আৰু নৰ্থ ইষ্ট নিমিত্তে ব্ৰিটিছ ডেপুটি হাই কমিশ্যনাৰ ডক্টৰ এণ্ড্ৰিউ ফ্লেমিং পৰা কৈছে আহিয়া 3 কাৰণে সদায় চাল নাগালেণ্ড ষ্টেট পৰা 2 ব্ৰিলিয়ণ্ট স্কলাৰ্ছ খান পৰা পূৰা টকা পইচা সহযোগ লগতে UK লগা ৱৰ্ল্ড লিডিং ইউনিভাৰ্চিটিজতে পঢ়িবলৈ কাৰণে অৱসৰ পাব। ইচ্ছা থকা কেণ্ডিডেটছ খান পৰা তেওঁ খান লগা চিভিনিং এপ্লিকেশ্যন জমা কৰি দিয়া আগেয়ে ইয়াৰ পিছতে UK লগা ইউনিভাৰ্চিটিজবিলাকতে আলাগ পৰা এপ্লাই কৰি দিবলৈ লাগিব। IMD পৰা ফৰকাষ্ট কৰিছে কি এইটো মহিনা লগা 22 তাৰিখ তক নাগালেণ্ড লগা বেছি জাগাবিলাকতে হালকা পৰা মাধ্যম বৰষুণ গিৰিব। আসাম মেঘালয় ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু দেশ লগা ছাডাৰ্ণ ভাগতে কষ্টেল ষ্টেটছবিলাকে লৈ ওচৰি ষ্টেটছবিলাকতে আহিয়া কিছুমান দিনবিলাকতে ভাৰী বৰষুণ গিৰিবলৈ অনুমান কৰি দিছে। IMD পৰা দেশ লগা ইষ্টাৰ্ণ ৰিজনতে হিট ৱেভছ আহিবলৈ অনুমান কৰি দিছে। খবৰ শেষতে হেডলাইনছ আৰু একবাৰ জনাই দি আছে। অপারেশন সিন্ধুর পাছতে আতঙ্ক বিরুদ্ধে ইন্ডিয়া লগা ফেসলা জনাই দিবলে কারণে সরকার প্রায় 32 ডেজ বিলাকতে অল পার্টি ডেলিগেশন পঠাই দিবলে আছে। CNCCI পৰা আহি কালিপৰা 9টা ডিষ্ট্ৰিক্টছ বিলাকতে ইনডেফিনিট ভলণ্টৰী শ্বাটাৰডাউন আগে বঢ়াই দিবলৈ আছে। ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে মানিছে পুৰা দেশতে সব ASI মনুমেণ্টছ আৰু মিউজিয়ামছ বিলাকতে ফ্ৰী এণ্ট্ৰি দিছে আৰু ফেক টাউন চাগাচাং ষ্টুডেণ্টছ ইউনিয়ন পৰা হালিতে ফেক গভৰ্ণমেণ্ট কলেজ পৰা এছিষ্টেণ্ট প্ৰফেচাৰ্ছ খানকে ট্ৰান্সফাৰ কৰি দিয়া ওপৰতে বিয়াপা জনাই দিছে। এইটোৰ লগতে আজি চাম লগা নাগামিজ খবৰ শেষ কৰি আছে। আহিয়াকালি ফুজিৰ 7:25 মিনিটতে ফুজিৰ লগা খবৰ দিয়া শুনিবলৈ পাৰিব। গুড নাইট।